গণনা পুস্তক 29 অধ্যায়। আৰু সপ্তম মাহত মাহৰ প্ৰথম দিনা জিহুৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ'ব। সেইদিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা। সেইদিনা তোমালোকৰ তুৰি বজোৱা দিন হ'ব। সেইদিনা তোমালোকে জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু হাতোটা নিঘুণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা। আৰু সেই দমৰা গৰুটোৰ কাৰণে 10 ভাগৰ 3 ভাগ, মতা মেৰটোৰ কাৰণে 10 ভাগৰ 2 ভাগ, আৰু মেৰ পোৱালিৰ হাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে 10 ভাগৰ 1 ভাগ তেল মিহলোৱা মিহি আটাৰ গুড়ি, সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। আৰু তোমালোকক প্ৰায়চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নতুন জোনৰ হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা। সেই সপ্তম মাহৰ 10ম দিনা জিহুৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ'ব। সেইদিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য নকৰিবা। কিন্তু জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু হাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু সেইবোৰ নিঘুণ পশু হ'ব লাগিব। আৰু দমৰা গৰুটোৰ কাৰণে 10 ভাগৰ 3 ভাগ, মতা মেৰটোৰ কাৰণে 10 ভাগৰ 2 ভাগ, আৰু মেৰ পোৱালি হাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে 10 ভাগৰ 1 ভাগ তেল মিহলোৱা মিহি আটা গুড়ি, সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। প্ৰায়চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা। আৰু সপ্তম মাহৰ 15 দিনা জিহুৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ'ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা। আৰু তোমালোকে 7 দিনলৈকে জিহুৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা। আৰু জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে 13টা দমৰা গৰু, 2টা মতা মেৰ আৰু 14টা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু সেইবোৰ প্ৰত্যেকটিয়ে নিঘুণী পশু হ'ব লাগিব। আৰু দমৰা গৰু 13টাৰ প্ৰত্যেক গৰুৰ কাৰণে 10 ভাগৰ 3 ভাগ, আৰু মতা মেৰ 2টাৰ প্ৰত্যেক মেৰৰ কাৰণে 10 ভাগৰ 2 ভাগ, আৰু মতা মেৰ পোৱালি 14টাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে 10 ভাগৰ 1 ভাগ তেল মিহলোৱা মিহি আটাৰ গুড়ি, এইবোৰৰ ভক্ষ্য নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। আৰু পবিত্ৰ সভাৰ 2য় দিনা 12টা দমৰা গৰু, 2টা মতা মেৰ আৰু 14টা এবছৰীয়া নিঘুণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু সেইবোৰৰ প্ৰত্যেকটি নিঘুণ পশু হ'ব লাগিব। আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। আৰু পবিত্ৰ সভা 3য় দিনা 11টা দমৰা গৰু, 2টা মতা মেৰ আৰু 14টা এবছৰীয়া নিঘুণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু সেইবোৰ নিঘুণ পশু হ'ব লাগিব। আৰু দমৰা গৰুৰ, মেৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। আৰু পবিত্ৰ সভাৰ 4ৰ্থ দিনা 10টা দমৰা গৰু, 2টা মতা মেৰ আৰু 14টা এবছৰীয়া নিগুণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু প্ৰত্যেকটি নিগুণ পশু হ'ব লাগিব। আৰু দমৰা গৰুৰ মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। আৰু পঞ্চম দিনা 9টা দমৰা গৰু, 2টা মতা মেৰ আৰু 14টা এবছৰীয়া নিগুণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু প্ৰত্যেকটি নিগুণ পশু হ'ব লাগিব। আৰু দমৰা গৰু মেৰৰ মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। আৰু পবিত্ৰ সভাৰ ষষ্ঠ দিনা 8টা দমৰা গৰু, 2টা মতা মেৰ আৰু 14টা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু প্ৰত্যেকটি নিগুণ পশু হ'ব লাগিব। আৰু দমৰা গৰুৰ মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্য বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। আৰু সপ্তম দিনা 7টা দমৰা গৰু, 2টা মতা মেৰ আৰু 14টা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু প্ৰত্যেকটি নিগুণ পশু হ'ব লাগিব। আৰু দমৰা গৰুৰ মেৰৰ আৰু মেৰ পোৱালি সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ'ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা, কিন্তু যিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু, 1টা মতা মেৰ আৰু 7টা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। আৰু প্ৰত্যেকটি নিগুণ পশু হ'ব লাগিব। আৰু দমৰা গৰুৰ মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ'ব। আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয়ৰ নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। সংকল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া, তোমালোকৰ উপহাৰৰ বাহিৰে তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মংগলাৰ্থৰ বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ববোৰত যিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। মুছিয়ে যিহুৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইজৰাইলৰ সন্তানসকলক এই সকলো কথা ক'লে।